ويجعلون لله ما يكرهون وتصف ألسنتهم الكذب أن لهم الحسنى لا جرم أن لهم النار وأنهم مفرطون
আৰু সিহঁতে যি অপচন্দ কৰে সেইটোৱে আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে মংগল কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট, নিঃসন্দেহে সিহঁতৰ বাবে আছে জাহান্নাম আৰু নিশ্চয় সিহঁতকে সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ'ব।